وإن امرأة خافت من بعلها نشوزا أو إعراضا فلا جناح عليهما أن يصلحا بينهما صلحا والصلح خير وأحضرت الأنفس الشح وإن تحسنوا وتتقوا فإن الله كان بما تعملون خبيرا
যদি কোনো স্ত্রী তাইৰ স্বামীৰ ফালৰ পৰা দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আকাংক্ষা কৰে তেন্তে সিহঁত উভয়ে আপোচ নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণা নাই আৰু আপোচ নিষ্পত্তি কৰাটোৱে শ্ৰেয় মানুহৰ অন্তৰত লোভনীয় কৃপণতা আছে যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাকি হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।